প্ৰকাশিত বাক্য অধ্যায় দুই।
এফিছত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখা, যি জনাই নিজৰ সোঁ হাতত সাততা তৰা ধাৰণ কৰে আৰু সাততা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে, তেওঁ এই কথা কয়,
তোমাৰ কৰ্ম পৰিশ্ৰম আৰু ধৈৰ্য মই জানো যে তুমি দুষ্টবিলাকক সহিব নোৱাৰা, আৰু যিবিলাকে নিজকে পাচনি বোলে কিন্তু পাচনি নহয় তেওঁবিলাকক পৰীক্ষা কৰি মিছা পালা, আৰু তুমি ধৈৰ্য ধৰি মোৰ নামৰ নিমিত্তে সহন কৰি শ্ৰান্ত নহলা। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে তুমি তোমাৰ প্ৰথম প্ৰেম এৰিলা, এতেকে তুমি ক'ৰ পৰা পৰিলা তাক সোঁৱৰণ কৰা আৰু মন পালতাই প্ৰথম কৰ্ম কৰা। নতুবা তুমি মন নাপালতালে মই তোমাৰ তাত উপস্থিত হৈ তোমাৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিম। কিন্তু নিকলাই দিয়া মানুহবিলাকৰ যি যি কৰ্ম মই ঘৃণ কৰোঁ সেইবোৰ তুমিও ঘৃণ কৰিছা, এইটি গুণ তোমাৰ আছে।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
যিজনে জয় কৰে তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম।
আৰু স্পূৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা প্ৰথম আৰু শেষ, যিজনা মৃত হৈ পুনৰ জীৱিত হ'ল,
তেওঁ এই কথা কয়, তোমাৰ ক্লেশ ভোগ আৰু দৰিদ্ৰতা মই জানো, তথাপি তুমি ধনী, আৰু যিবিলাকে নিজকে যিহুদী বুলি যিহুদী নহৈ চৈতানৰ সমাজ হয় তেওঁবিলাকৰ ধৰ্মনিন্দাও মই জানো। তুমি অলপতে যি যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা, চোৱা তোমালোকৰ পৰীক্ষাৰ অৰ্থে চৈতানে তোমালোকৰ কোনো কোনো বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈকে তোমালোকৰ ক্লেশ হ'ব, তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, তাতে মই জীৱন ৰূপ কীৰ্তি তোমাক দিম।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
যিজনে জয় কৰে তেওঁ দ্বিতীয় মৃত্যুৰ দ্বাৰাই হিংসিত নহব।
আৰু পৰগামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ দুধৰীয়া চোকাতৰ ৱাল আছে তেওঁ এই কথা কয়, তুমি কত নিবাস কৰিছা তাক মই জানো।
যত চৈতানৰ সিংহাসন আছে তাতে আৰু তুমি মোৰ নাম ধাৰণ কৰি মোৰ বিশ্বাস অস্বীকাৰ নকৰিবা, তোমালোকৰ তাত চৈতানে নিবাস কৰা ঠাইত যি কালত মোৰ বিশ্বাসী সাক্ষী আন্তিপাক বধ কৰা হৈছিল সেই কালতো অস্বীকাৰ নকৰিবা। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কেইটামান কথা আছে, যে তুমি সেই ঠাই বিলিয়ামৰ শিক্ষা মনা মানুহবিলাকক ৰাখিছা, তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ সন্মুখত বিঘিনি পেলাই থবলৈ অৰ্থাৎ দেৱতাৰ প্ৰসাদ খুৱাবলৈ আৰু ব্যভিচাৰ কৰাবলৈ বালাক ৰজাক শিক্ষা দিছিল, সেইদৰে তুমিও নিকোলাইটিয়াবিলাকৰ শিক্ষা মনা মানুহবিলাকক একেদৰে ৰাখিছা, এতেকে মন পালত হোৱা, নহলে মই বেগাই তোমাৰ তাত উপস্থিত হৈ মোৰ মুখৰ তৰোৱালেৰে তেওঁবিলাকৰ লগত যুদ্ধ কৰি।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।
যিজনে জয় কৰে তেওঁক মই গোপুত মান্না দিম, আৰু এটি বগা শিলো তেওঁক দিম, সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণকৰ্তাৰ বিনে আন কোনেও সেই নাম নাজানে।
আৰু থুৱাতিৰাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ চকু অগ্নিশিখাৰ তুল্য আৰু চৰণ চকা পিতলৰ নিচিনা, ঈশ্বৰৰ সেই পুত্ৰই এই কথা কয়,
তোমাৰ কৰ্ম প্ৰেম বিশ্বাস পৰিচাৰ্য ধৈৰ্য আৰু প্ৰথম কৰ্মতকৈ অধিক হোৱা তোমাৰ শেষ কৰ্ম মই জানো, তথাপি তোমাৰ বিৰুদ্ধে মোৰ কথা আছে যে ইজেবল নামেৰে যি তিৰোতাই নিজকে ভাববাদিনী বুলি মোৰ দাঁতবিলাকক ভোলাই ব্যভিচাৰ কৰিবলৈ আৰু দেৱতাৰ প্ৰসাদ ভোজন কৰিবলৈ শিক্ষা দিছে তেওঁক সহন কৰি আছা। মন পালতাবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যৱিচাৰৰ পৰা মন পালতাবলৈ ইচ্ছা নকৰে। চোৱা, মই তেওঁক শয্যাত পেলাম, আৰু যিবিলাকে তেওঁৰে সৈতে ব্যৱিচাৰ কৰে তেওঁবিলাকে তেওঁৰ কৰ্মৰ পৰা যদি মন নাপলতায় তেন্তে তেওঁবিলাককো মহাক্লেশত পেলাম, আৰু মৃত্যুৰ দ্বাৰাই মই তেওঁবিলাকৰ সন্তানবিলাকক বধ কৰিম। তাতে মই যে অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী তাক সকলো মণ্ডলীয়ে জানিব, আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম। কিন্তু থুৱাতিৰাত অৱশিষ্ট থকা তোমালোকৰ যিবিলাকে এই শিক্ষা গ্ৰহণ কৰা নাই, অৰ্থাৎ কোনো কোনোৱে যিহক গম্ভীৰতা বোলে, চৈতানৰ সেই গম্ভীৰতাবোৰ তোমালোক যিবিলাকে জনা নাই তোমালোকক কৈছো, তোমালোকৰ ওপৰত মই আন কোনো ভাৰ নিদিওঁ, কিন্তু তোমালোকৰ যি আছে মই নহমানে তাকে ধৰি ৰাখা, আৰু যিজনে জয় কৰি শেষলৈকে মোৰ কৰ্মবোৰ পালন কৰে মই যেনেকৈ পিতৃৰ পৰা পালোঁ সেইদৰে তেওঁ বড় জাতিবিলাকৰ ওপৰত ক্ষমতা দিম। তাতে কুমাৰৰ পাত্ৰ যেনেকৈ দুখৰ দুখৰ হয় তেনেকৈ তেওঁ দুহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব, আৰু মই তেওঁক প্ৰভাতীয় তৰা দিম।
মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক।